এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তেওঁৰ বাসগৃহত নিৰাপত্তা সন্দৰ্ভত কেবিনেট কমিটিৰ এখন বৈঠকত অধ্যক্ষতা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত দিল্লী লাখপতি কন্যা যোজনা মুকলি কৰিব। ইৰাণৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ বিমান আক্ৰমণ অব্যাহত আছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিহুৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। আৰু টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত ছুপাৰ 8ৰ এখন গুৰুত্বপূৰ্ণ খেলত ভাৰতে ৱেষ্ট ইণ্ডিজক 5 উইকেটত পৰাস্ত কৰি প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তেওঁৰ বাসগৃহত নিৰাপত্তা সন্দৰ্ভত কেবিনেট সমিতিৰ এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন উপস্থিত থাকে। ইৰাণ, ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ বৰ্ধিত সংঘৰ্ষই সৃষ্টি কৰা গোলকীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই বৈঠকত আহ্বান জনোৱা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত দিল্লী লাখপতি কন্যা যোজনা মুকলি কৰিব। কন্যাসকলৰ বাবে থকা পূৰ্বৰ লাডলী আঁচনিখনকে নতুনকৈ আৰু বহল পৰিসৰত দিল্লী লাখপতি কন্যা যোজনালৈ পৰিৱৰ্তিত কৰা হৈছে। পূৰ্বতে এই আঁচনিৰ অধীনত চিকিৎসালয়ত জন্ম হোৱা প্ৰতিগৰাকী যোগ্য কন্যা শিশুৰ বিপৰীতে বেংকত চৰকাৰে 11,000 ধন জমা কৰিছিল। ঘৰত জন্ম হোৱা কন্যা শিশুৰ ক্ষেত্ৰতো 10,000 ধন দিয়া হৈছিল। একেদৰে প্ৰথম, ষষ্ঠ আৰু নৱম শ্ৰেণীৰ লগতে দশম শ্ৰেণীত উত্তীৰ্ণ ছাত্ৰীসকল তথা দ্বাদশ শ্ৰেণীৰ নামভৰ্তিৰ বাবে 5,000 চৰকাৰৰ পৰা দিয়া হৈছিল। দিল্লীৰ বৰ্তমান মুখ্যমন্ত্ৰীয়ে পৰিৱৰ্তিত এই নতুন আঁচনিখনৰ বিষয়ে স্পষ্ট কৰি দি কয় যে আঁচনিখনৰ অধীনত আৰ্থিক সাহায্যৰ পৰিমাণ আৰু অন্যান্য সুবিধাসমূহৰ পৰিসৰ বৃদ্ধি পাব। ইৰাণৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ বিমান আক্ৰমণ অব্যাহত আছে। তেহৰাণৰ বিভিন্ন অঞ্চলত যোৱা নিশাও বিস্ফোৰণৰ বাতৰি পোৱা গৈছে। আমেৰিকা আৰু ইজৰাইলৰ আগ্ৰাসী অভিযান ৰাজধানী চহৰখনলৈকে বিয়পি পৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী IDF-এ তেওঁলোকে তেহৰাণৰ আকাশমাৰ্গত আধিপত্য লাভ কৰা বুলি প্ৰকাশ কৰিছে। ইৰাণেও ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে প্ৰত্যাক্ৰমণ চলোৱাৰ লগতে পশ্চিম এছিয়া তথা ছৌদি আৰব আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰত থকা আমেৰিকাৰ সামৰিক ঘাটিত প্ৰত্যাক্ৰমণ চলাইছে। আমেৰিকাৰ নৌসেনাৰ বিমান পৰিবাহী জাহাজ USS আব্ৰাহাম লিংকনত ইৰাণে কালি 4 বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে বুলি ইৰাণ ইছলামিক ৰিভলিউচনাৰী গৰ্জ কৰ্পে এটা বিবৃতিত প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ 9 নৌসেনাৰ জাহাজ ধবংস কৰিছে বুলি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীট্ৰাম্পে কয় যে ধবংস কৰা জাহাজসমূহৰ ভিতৰত কেইবাখনো সামগ্ৰিকভাৱে বৃহৎ আৰু গুৰুত্বপূৰ্ণ জাহাজ আছিল। আমেৰিকাই ইৰাণৰ বাকী থকা নৌসেনাৰ জাহাজসমূহো ধবংস কৰিব বুলি ৰাষ্ট্ৰপতি ট্ৰাম্পে সতৰ্ক কৰি দিছে। আন এটা পৃথক আক্ৰমণত আমেৰিকাই ইৰাণৰ নৌসেনাৰ মুখ্য কাৰ্যালয় ধবংস কৰা বুলিও শ্ৰীট্ৰাম্পে প্ৰকাশ কৰিছে। ইপিনে ইৰাণৰ ক্ষেপণাস্ত্ৰৰ আক্ৰমণত ইজৰাইলৰ বেইট শেমেছ চহৰত মৃত্যু হোৱা লোকৰ সংখ্যা 9 বৃদ্ধি পাইছে। একেদৰে সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰতো কালি পৰ্যন্ত 3 লোকৰ মৃত্যু হোৱা বুলি UAEৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে নিশ্চিত কৰিছে। ইৰাণে UAEক লক্ষ্য কৰি চলোৱা 165 বেলিষ্টিক মিছাইলৰ 152 প্ৰতিহত কৰা হয় আৰু ইয়াৰে 13 সাগৰত পৰে বুলি মন্ত্ৰালয়ে জনাইছে। আমেৰিকাৰ সামৰিক ঘাটি থকা কাটাৰ, বাহৰেইন, জৰ্ডান আৰু কুৱেইটেও ইৰাণৰ বহুকেইটা ক্ষেপণাস্ত্ৰ প্ৰতিহত কৰা বুলি প্ৰকাশ কৰিছে। অৱশ্যে ক্ষেপণাস্ত্ৰৰ অৱশেষসমূহে বিভিন্ন ঠাইত বিস্তৰ ক্ষতি কৰা বুলিও জানিব পৰা গৈছে। পশ্চিম এছিয়াৰ এনে অস্থিৰ ভূ ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ পৰা 400 আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল কৰাৰ লগতে সময়সূচী সালসলনি কৰা হৈছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা নিশা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিহুৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁ শেহতীয়া পৰিস্থিতিক লৈ ভাৰতৰ উদ্বেগ ব্যক্ত কৰে আৰু জনসাধাৰণৰ নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ভাৰতে অতি শীঘ্ৰে এই সংঘৰ্ষৰ অন্ত পৰাটো বিচাৰে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
কোমল এই দিন দুপৰত ইমান খৰখেদাকে কোৱা লৈ যাও
অঁ এই ভূঞাদাক বিচাৰি আহিছো ৰব খুৰী এই আমাৰ গোটেই ঘৰৰ টিংপাতবোৰ মামৰে ধৰিছে নহয় সেই তাকেই ঠিক কৰাই লওঁ
অঁ ভাল কৰিছ দেই এই বতাহ ধুমুহাৰ দিন আহিছেই নহয় বিপদ অহাৰ আগতে সাৱধান হোৱাটো ভাল
আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন জীৱিকা সম্পদ আৰু আপোনজনক ধুমুহাৰ সময়ত সতৰ্ক হওক ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল ফুটা মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান মৰি যোৱা ডাল ঠাল ঠেঙুলি আদি কটাই পেলাওক ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে তেনেহলে বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্রি নম্বৰ 1077ত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত
হেৰা তুমি ক'ত আছা গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে
এ হয় দেখোন বাচন ধুবলৈ গুচি গলো নহয় ৰেগুলেটৰটো খুলিয়ে থৈ গলো নেকি এই ৰবাৰ বা বন্ধ কৰি দিওঁ
আগতে দৰজা খিৰিকীবোৰ খুলি দিওঁ তাৰপিছত বন্ধ কৰিব লাগিব
ইছবৰ ডাঙৰ ভুল কৰিলো দেই কি যে বিপদ হলহেঁতেন
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন জীৱিকা সম্পদ আৰু আপোনজনক অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পশ্চিম এছিয়াৰ সাম্প্ৰতিক নিৰাপত্তা পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ভাৰতত থকা বিদেশী নাগৰিকসকলৰ বাবে কেতবোৰ পৰামৰ্শাৱলী জাৰি কৰিছে এই অনুসৰি তেওঁলোকক ভিছা সম্প্ৰসাৰণকে ধৰি অন্যান্য সহযোগিতাৰ বাবে নিকটৱৰ্তী বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ আহান জনোৱা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ইজৰাইল আৰু ইৰাণৰ মাজৰ সামৰিক আক্ৰমণ প্ৰত্যাক্ৰমণৰ পৰিপ্ৰেক্ষিতত পশ্চিম এছিয়াৰ পৰিস্থিতি উদ্বেগজনক হৈ পৰাৰ মাজতে মন্ত্ৰালয়ে এই পৰামৰ্শাৱলী জাৰি কৰিছে এই দেশকেইখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ বাবে ভাৰতে পৃথক যাত্ৰা আৰু নিৰাপত্তা পৰামৰ্শাৱলী জাৰি কৰিছে তেল আভিভত থকা ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক অপ্ৰয়োজনীয় যাত্ৰা এৰাই চলাৰ লগতে সাৱধানতা বজাই ৰাখি ঘৰতে থাকিবলৈ আহান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ওপৰত কৰা আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আক্ৰমণত নিহতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে শ্ৰীমোদীয়ে কয় যে ৰাষ্ট্ৰখনৰ এনে দুৰ্যোগৰ সময়ত ভাৰত তেওঁলোকৰ সৈতে আছে দেশখনত বাস কৰা ভাৰতীয় সমুদায়ৰ লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে শ্বেখ মহম্মদক ধন্যবাদ জনায় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি ওমানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী বদৰ আল বু ছয়েদীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰীজয়শংকৰে কয় যে তেওঁ পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰিত পৰিস্থিতি সন্দৰ্ভত ওমানৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ মূল্যায়ন আৰু দূৰদৰ্শিতাৰ প্ৰশংসা কৰে আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত ছুপাৰ এইটৰ এখন গুৰুত্বপূৰ্ণ খেলত ভাৰতে ৱেষ্ট ইণ্ডিজক 5 উইকেটত পৰাস্ত কৰি প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰণ কৰি দিয়া 196 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে 19 অভাৰ 2 বলত 5টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় সঞ্জু ছেমছনে 50টা বলত 97 ৰাণ কৰি আউট নোহোৱাকৈ থাকে ৱেষ্ট ইণ্ডিজ জেছন হল্লাৰ আৰু ছমাৰ জোছেফে 2টাকৈ উইকেট লাভ কৰে ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 195 ৰাণ সংগ্ৰহ কৰে জছপ্ৰীত বুমৰাই 2টা উইকেট লাভ কৰাৰ লগতে হাৰ্দিক পাণ্ডিয়া আৰু বৰুণ চক্ৰৱৰ্তীয়ে 1টাকৈ উইকেট দখল কৰে সঞ্জু ছেমছনক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয় প্ৰতিযোগিতাত অহা বৃহস্পতিবাৰে মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ইয়াৰ পূৰ্বে কলকাতাৰ ইডেন গাৰ্ডেনছত অহা বুধবাৰে প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড মুখামুখি হ'ব ছেমি ফাইনেলত বিজয়ী দল দুটা 8 মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ফাইনেলত অৱতীৰ্ণ হ'ব প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কালি তেওঁৰ বাসগৃহত নিরাপত্তা সন্দর্ভত কেবিনেট কমিটির এখন বৈঠকত অধ্যক্ষতা করে। রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে আজি নতুন দিল্লির ইন্দিরা গান্ধী ইনডোর স্টেডিয়ামত দিল্লী লাখপতি কন্যা যোজনা মুক্তি করব। আর টি টুয়েন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যা নিশা অনুষ্ঠিত সুপার এইটর এখন গুরুত্বপূর্ণ খেলত ভারতে ওয়েস্ট ইন্ডিজক 5 উইকেটত পরাস্ত করে প্রতিযোগিতার সেমি ফাইনেলত প্রবেশ করে। আমার এটার বাতরি ইমানে, পরবর্তী বাতরি 7:55 শুনবলে পাব।